إن الذين جاءوا بالإفك عصبة منكم لا تحسبوه شرا لكم بل هو خير لكم لكل امرئ منهم ما اكتسب من الإثم والذي تولى كبره منهم له عذاب عظيم.
নিশ্চয় যিসকলে এই অপবাদ রচনা কৰিছে সিহঁত তোমালোকৰে এটা দল, ইয়াক তোমালোকে তোমালোকৰ বাবে অনিষ্টকৰ বুলি নাভাবিবা, বৰং এইটো তোমালোকৰ বাবে কল্যাণকৰ। অৱশ্যে সিহঁত প্ৰত্যেকৰ বাবে আছে সিহঁতৰ পাপ কৰ্মৰ ফল, কিন্তু সিহঁতৰ মাজৰ যিয়ে এই বিষয়ত প্ৰধান ভূমিকা পালন কৰিছে তাৰ বাবে আছে মহাশাস্তি।